Iya, agak manis. বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ভূটানে ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত বিষয়ৰ ক্ষেত্ৰত পৰস্পৰে ঘনিষ্ঠ সমন্বয়ৰ সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছে। ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুকে কালি থিম্ফুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব দ্য ড্ৰুক গ্যালপোৰে সন্মানিত কৰে। দিল্লীৰ এখন আদালতে ফুৰানীতি গোচৰৰ সংক্ৰান্তত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 28 মাৰ্চ পৰ্যন্ত বিধি বলবৎকাৰী সঞ্চালকৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ভাৰতৰ কিদাম্বি শ্ৰীকান্ত ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু চেন্নাই ছুপাৰ কিংছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণৰ প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 6 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু ভূটানে ৰাষ্ট্ৰীয় স্বাৰ্থ সম্পৰ্কীয় বিষয়ত ঘনিষ্ঠ সমন্বয় আৰু সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণ সন্দৰ্ভত এক যুটীয়া বিবৃতিত এইবুলি কোৱা হৈছে যে উভয় দেশে জলবিদ্যুৎ, সৌৰ আৰু সেউজ হাইড্ৰজেন খণ্ডত স্বচ্ছ শক্তিৰ সহযোগিতা সম্প্ৰসাৰণ কৰিব আৰু শক্তি সুৰক্ষা বৃদ্ধিৰ বাবে যৌথভাৱে নতুন প্ৰকল্প গঢ়ি তুলিব। যুটীয়া বিবৃতিটোত ভাৰত ভূটান শক্তি সহযোগিতা সন্দৰ্ভত মুকলি কৰা যুটীয়া দৃষ্টিভংগী বিবৃতিক আদৰণি জনোৱা হয়। দুয়োখন ৰাষ্ট্ৰই অৰ্থনৈতিক আৰু ডিজিটীয় সংযোগৰ বিকাশৰ লগতে ৰেল সংযোগ, পথ, বায়ু, জলপথ তথা বাণিজ্য আন্তঃগাঁথনি বিকাশৰ জৰিয়তে সামগ্ৰী আৰু সেৱা ইখনৰ পৰা সিখন দেশলৈ লৈ যাবলৈ এটা পৰিৱৰ্তনশীল সহযোগিতা গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। উভয় দেশৰ এই সহযোগিতা উমৈহতীয়া মূল্যবোধৰ লগতে সাংস্কৃতিক আৰু আধ্যামিক ঐতিহ্যৰ ওপৰত আধাৰিত। যুটীয়া বিবৃতিটোত ভাৰত আৰু ভূটানৰ এই সম্পৰ্ক উভয় দেশৰ ৰাজনৈতিক নেতৃত্বৰ দ্বাৰা বিকশাই তোলা হৈছে বুলি উল্লেখ কৰা হয়। ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুকে কালি থিম্ফুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব দ্য ড্ৰুক গ্যালপোৰে সন্মানিত কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ জীৱনৰ বাবে এটা বৃহৎ দিন। তেওঁ কয় যে প্ৰতিটো বঁটাই বিশেষ, কিন্তু যেতিয়া অন্য এখন দেশৰ পৰা বঁটা লাভ কৰা হয় তেতিয়া দুয়োখন দেশ যে সঠিক দিশত আগবাঢ়িছে সেয়া স্পষ্ট হৈ উঠে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্মান তেওঁ ব্যক্তিগত সাফল্য নহয়, বৰং দেশ আৰু 140 কোটি ভাৰতীয়ৰ সন্মান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মান লাভ কৰা প্ৰথমগৰাকী বিদেশী নেতা। বঁটাৰ সৈতে প্ৰদান কৰা প্ৰশস্তি পত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ব্যক্তিগত সাফল্য আৰু নেতৃত্ব তথা ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্কৰ এনাজৰি সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান প্ৰদান কৰা বুলি উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোলকীয় শক্তি হিচাপে ভাৰতৰ উত্থানৰ সন্মানাৰ্থে আৰু ভাৰতৰ সৈতে ভূটানৰ বিশেষ এনাজৰি উদযাপনকল্পে এই সন্মান আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰা হয়। দিল্লীৰ এখন আদালতে ফুৰানীতি গোচৰৰ সংক্ৰান্তত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 28 মাৰ্চ পৰ্যন্ত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা কেজৰিৱালক কালি ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱাৰ পাছত বিশেষ CBI ন্যায়াধীশ কাবেৰী বাৱেজাই এই নিৰ্দেশ দিয়ে। আদালতত বিধি বলবৎকাৰী সঞ্চালকালয়ে কেজৰিৱালক ফুৰানীতি কেলেংকাৰীৰ মূল ষড়যন্ত্ৰকাৰী বুলি উল্লেখ কৰি 10 দিনৰ জিম্মাত বিচাৰে। তদন্তকাৰী সংস্থাটোৱে কয় যে কেজৰিৱাল বৰ্তমান প্ৰত্যাহাৰ কৰা এই ফুৰানীতি প্ৰস্তুত কৰাত পোনপটীয়াকৈ জড়িত আছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ে ন্যায়ালয়লৈ নিয়াৰ সময়ত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত আম আদমী পাৰ্টীৰ আহায়কগৰাকীয়ে কয় যে তেওঁ কাৰাগাৰৰ পৰাই দেশৰ হকে কাম কৰি যাব। বিধি বলবৎকাৰী সঞ্চালকালয়ে বৃহস্পতিবাৰে বিয়লি গ্ৰেপ্তাৰ কৰাৰ সময়ত আম আদমী পাৰ্টীয়ে কৈছিল যে অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব। দলে লগতে বিধি বলবৎকাৰী সঞ্চালকালয় কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ ৰাজনৈতিক আহিলাৰূপে পৰিগণিত হোৱা বুলি অভিযোগ তোলে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত বিজেপিয়ে কালি কয় যে দিল্লী সুৰা কেলেংকাৰী ষড়যন্ত্ৰকাৰী অৱশেষত আইনৰ জিম্মালৈ গ'ল। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দুৰ্নীতিৰ বাবে কেজৰিৱালে প্ৰশাসনতন্ত্ৰৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে সাংবিধানিক পদত অধিষ্ঠিত তথা সততাৰ দোহাই দিয়া এগৰাকী ব্যক্তিও কেনেকৈ দুৰ্নীতিত লিপ্ত হ'ব পাৰে দেশে সেয়া প্ৰত্যক্ষ কৰিছে। আদালতত এই সন্দৰ্ভত কেতবোৰ কথা সদৰি হোৱা বুলিও তেওঁ উল্লেখ কৰে। ইপিনে আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ মন্ত্ৰী আতিশে কৈছে যে কেজৰিৱাল মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থাকিব। তেওঁ কয় যে সংবিধানৰ কোনো ব্যৱস্থা অনুযায়ী তেওঁ পদত্যাগ কৰাৰ আৱশ্যকতা নাই। দিল্লীৰ মন্ত্ৰীসভা অক্ষুণ্ণ আছে আৰু প্ৰতিটো বিভাগে দক্ষতাৰে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মণিপুৰৰ দুখন লোকসভা আসনৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কে মেঘচন্দ্ৰই কৰা ঘোষণা অনুসৰি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক আংগমছা বিমন আকৈজাম আৰু প্ৰাক্তন বিধায়ক আলফ্ৰেড কান গাম আৰ্থাৰে ক্ৰমে মণিপুৰ ইনাৰ আৰু আউটাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। আসন দুখনৰ বাবে এই পৰ্যন্ত চি পি আই আৰু নগা পিপলছ ফ্ৰণ্টে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অৱশ্যে শাসকীয় দল বিজেপিয়ে এতিয়াও আসন দুখনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। নিৰ্বাচন আয়োগে পশ্চিমবংগৰ চাৰিখন জিলাৰ বাবে নতুন জিলাধিপতিক নিয়োগ কৰিছে। আয়োগে কালি পূৰ্ব মেদিনীপুৰ, ঝাৰগ্ৰাম, পূৰ্ব বৰ্ধমান আৰু বীৰভূম জিলাৰ জিলাধিপতিকেইগৰাকীৰ বদলি নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে অনিয়মত জড়িত থকাৰ অভিযোগত 20খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিছে। পৰিষদে কেৱল দিল্লীতে 5খনকৈ বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিছে। পৰিষদে জাৰি কৰা এটা বিবৃতিত এইবুলি কোৱা হৈছে যে পৰিষদৰ আকস্মিক অনুসন্ধানৰ সময়ত স্বীকৃতি আৰু পৰীক্ষাৰ নিয়মাৱলীৰ সৈতে জড়িত নিয়ম মানি নচলাৰ বাবে বিদ্যালয়কেইখনৰ স্বীকৃতি বাতিল কৰা হয়। মুম্বাইৰ এখন বিশেষ আদালতে কালি বিজেপিৰ সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ বিৰুদ্ধে 2008 চনৰ মালেগাঁও বিস্ফোৰণৰ গোচৰত জাৰি কৰা জামিনযোগ্য ৱাৰেণ্ট বাতিল কৰে। যোৱা 20 মাৰ্চত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সাংসদগৰাকীয়ে চিকিৎসালয়ৰ পৰা অব্যাহতি লৈ আদালতত হাজিৰ হোৱাৰ পাছতে এই নিৰ্দেশ দিয়া হয়। আদালতে নিৰ্দিষ্ট কৰি দিয়া দিনত বক্তব্য লিপিবদ্ধ কৰিবলৈ হাজিৰ নোহোৱাৰ বাবে সাংসদগৰাকীৰ বিৰুদ্ধে যোৱা 11 মাৰ্চত এই ৱাৰেণ্ট জাৰি কৰা হৈছিল। ৰাছিয়াৰ ৰাজধানী মস্কোৰ সমীপত সংগীতাচনা আয়োজন কৰা এটা জনপ্ৰিয় চৌহদৰ ভিতৰত অস্ত্ৰধাৰী আক্ৰমণকাৰীয়ে গুলীচালনা কৰাৰ ফলত কমেও 40জন লোক নিহত হোৱাৰ লগতে 100ৰো অধিক লোক আহত হৈছে। ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম টাছে প্ৰকাশ কৰা অনুসৰি ক্ৰকাছ চিটি হলৰ সংগীতানুষ্ঠানৰ চৌহদৰ ভিতৰত 3জন অস্ত্ৰধাৰীয়ে গুলীচালনা কৰে। অঞ্চলটোত 70টাৰো অধিক এম্বুলেন্সৰ দল আৰু চিকিৎসকে আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসা সেৱা আগবঢ়ায়। টাছৰ তথ্য অনুসৰি অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰায় 100জন লোকক অট্টালিকাৰ পৰা বাহিৰলৈ উলিয়াই আনে। আমেৰিকা যুক্তৰাষ্ট্ৰই পৰিস্থিতি সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে কাম কৰি থকা বুলি জানিবলৈ দিছে আৰু ইউক্ৰেইনে এই আক্ৰমণৰ লগত জড়িত থকাৰ বিষয়ে অস্বীকাৰ কৰিছে। ভাৰতৰ কিদাম্বি শ্ৰীকান্ত ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি ছুইজাৰলেণ্ডৰ বেচেলত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ লি চিয়াহাওক 21-10, 21-14 পোনপটীয়া গেমত পৰাভূত কৰে। কিদাম্বি আজি ছেমি ফাইনেলত টাইৱানৰে আন এগৰাকী খেলুৱৈ লিন চুইন ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতৰ আন দুগৰাকী খেলুৱৈ প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জ কালি নিজ নিজ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। প্ৰিয়াংশু টি এন চেন চাওৰ হাতত 15-21, 19-21 গেমত পৰাভূত হোৱাৰ বিপৰীতে কিৰণ জৰ্জ ডেনমাৰ্কৰ ৰাছমছ গেমকেৰ হাতত 23-21, 17-21, 15-21 গেমত পৰাজিত হয়। চেন্নাই ছুপাৰ কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণৰ প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 6 উইকেটত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে 174 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8টা বল খেলিবলৈ বাকী থকা অৱস্থাত 4টা উইকেট হেৰুৱাই 176 ৰাণ কৰে। চেন্নাইৰ হৈ ৰশ্বিন ৰবীন্দ্ৰই 15টা বলত 37 ৰাণ কৰে। ইয়াৰ আগেয়ে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 173 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে এম এ চিদাম্বৰম ষ্টেডিয়ামত আয়োজিত বৰ্ণিল উদ্বোধনী অনুষ্ঠানেৰে আই পি এল ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মহালীত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ দিল্লী কেপিটেলছৰ মুখামুখি হোৱাৰ বিপৰীতে কলকাতাত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ভাৰত আৰু ভূটানে ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত বিষয়ৰ ক্ষেত্ৰত ঘনিষ্ঠ সমন্বয় আৰু সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছে। ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুকে কালি থিম্ফুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব দ্য ড্ৰুক জ্ঞালপ'ৰে সন্মানিত কৰে। দিল্লীৰ এখন আদালতে সুৰানীতি গোচৰৰ সংক্ৰান্তত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 28 মাৰ্চ পৰ্যন্ত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰিছে আৰু চেন্নাই ছুপাৰ কিংছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণৰ প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।